বিলাপ এক অধ্যায়। জিৰচালেমৰ দুখভোগ। যি জিৰচালেম নগৰ এসময়ত প্ৰজাৰে পৰিপূৰ্ণ আছিল, সেই নগৰ এতিয়া কেনে অকলশৰীয়া হৈ ৰৈ আছে। যদিও তাই জাতিসমূহৰ মাজত ক্ষমতাশীল আছিল, তথাপি তাই বিধৱাৰ দৰে হ'ল। প্ৰদেশবোৰৰ মাজত তাই ৰাণী আছিল, কিন্তু এতিয়া দাসত্বৰ অধীন হ'ল। তাই ৰাতি উচুপি বিলাপ কৰে, আৰু তাই চকুৰ পানী গালেৰে বৈ যায়। তাই প্ৰেমিকসকলৰ মাজত তাইক সান্তনা দিবলৈ কোনো নাই। তাই সকলো বন্ধুৱে তাইক বিশ্বাসঘাতকতা কৰিলে, তেওঁলোক তাইৰ শত্ৰু হ'ল। দৰিদ্ৰতা আৰু ক্লেগ ভোগ কৰাৰ পাছত যিহুদা বন্দিত্ব গ'ল। তাই কোনো বিশ্ৰাম নোপোৱাকৈ সকলো জাতিৰ মাজত বাস কৰিছে। তাই হতাশা হোৱাত তাই শত্ৰুসকলে তাইক আক্ৰান্ত কৰিলে। নিৰ্ধাৰিত পৰ্বলৈ কোনো নোযোৱাত চিয়োনৰ পদবোৰে হোক কৰিছে। তাই আটাই দুৱাৰ অৱহেলিত হ'ল। তাই পুৰোহিতসকলে দুখত কেঁকাইছে। তাই কুমাৰীসকল শোকত আছে আৰু নিজেও অতি বেজাৰত আছে। তাই শত্ৰুবোৰ তাই প্ৰভু হ'ল আৰু তেওঁলোকৰ উন্নতি হ'ল, কিয়নো তাই অপৰাধ অধিক হোৱা কাৰণে জিহুৱাই তাইক ক্লেগ দিলে। তাই শিশুসকল শত্ৰুৰ হাতত বন্দী অৱস্থালৈ গ'ল, আৰু চিয়োন জীয়াৰীৰ সৌন্দৰ্যই তাইক ত্যাগ কৰিলে। তাই ৰাজকুমাৰসকল চৰণীয়া ঠাই নোপোৱা হৰিণৰ দৰে হ'ল, আৰু শক্তিহীন হৈ খেদিনীয়া শত্ৰুৰ আগে আগে গ'ল। জিৰচালেমে নিজৰ দুখ আৰু কষ্টৰ দিনত পূৰ্বকালৰ নিজৰ সকলো মনোহৰ বস্তুবোৰৰ বিষয়ে সোঁৱৰণ কৰিছে। যেতিয়া তাই প্ৰজাসকল শত্ৰুৰ হাতত পৰিল, তেতিয়া কোনেও তাইক সহায় নকৰিলে। শত্ৰুবোৰে তাই ধ্বংস হোৱা অৱস্থা দেখি উপহাৰ কৰিলে। জিৰচালেমে অতিশয় পাপ কৰিলে, এইকাৰণে তাই অসুচি বস্তু যেন হ'ল। তাই সন্মানকাৰীসকলে তাই উলংগতা দেখি তাইক তুচ্ছ জ্ঞান কৰিলে। তাই দুখেৰে কেঁকাই পাছফালে মুখ ঘূৰায়। তাই চোৱা, তাই কাপোৰৰ আচলত লাগি আছে। তাই নিজৰ শেষ গতিলৈ মন নকৰিলে, এইকাৰণে আচৰিত ৰূপে তাই অধোগতি হ'ল। তাইক সান্তনা দিওঁতা কোনো নাই। হে জিহুৱা, মোৰ ক্লেশলৈ দৃষ্টি কৰক, কাৰণ শত্ৰু অতি মহান হ'ল। শত্ৰুৱে তাই আটাই মনোহৰ বস্তুবোৰ ওপৰত হাত দিলে। যি জাতিবোৰক আপোনাৰ সমাজত সোমাবলৈ আপুনি নিষেধ কৰিছিল, তাই সেই জাতিবোৰক তাইৰ পবিত্ৰ স্থানত প্ৰৱেশ কৰা দেখিলে। তাইৰ সকলো প্ৰজাই অন্ন বিচাৰি দুখত কেঁকাই আছে। তেওঁবিলাকে আহাৰ খাই পুনৰ জীৱন প্ৰতিষ্ঠা কৰিবলৈ নিজ নিজ মনোহৰ বস্তুবোৰ দিলে। হে জিহুৱা, চাওক আৰু মোৰ বিষয়ে বিবেচনা কৰক, কিয়নো মই অযোগ্য হ'লো। হে বাটৰুৱাসকল, এইয়ে তোমালোকৰ দৃষ্টিত একোকে নহয়নে? বিচাৰ কৰা আৰু চোৱা, মোলৈ কৰা মোৰ এই দুখৰ নিচিনা আৰু দুখ হ'ব পাৰেনে? কিয়নো জিহুৱাই নিজৰ প্ৰচণ্ড ক্ৰোধৰ দিনা মোক যন্ত্ৰণা দিলে। তেওঁ ওপৰৰ পৰা মোৰ হাড়বোৰ মাজলৈ অগ্নি পঠিয়ালে আৰু সেয়ে হাড়বোৰক জ্বলাই পেলালে। তেওঁ মোৰ ভৰিত জাল পাতিলে আৰু মোক ঘূৰাই আনিলে। তেওঁ মোক সঘনাই পৰিতিক্ত আৰু শক্তিহীন কৰিলে। মোৰ অপৰাধ ৰূপ যুঁৱলি তেওঁ হাতেৰে বন্ধা হ'ল। সেইবোৰক একেলগে গুঠি মোৰ ডিঙিত পিন্ধাই দিয়া হ'ল। তেওঁ মোক শক্তিহীন কৰিলে। যিসকলৰ বিৰুদ্ধে মই থিয় হ'ব নোৱাৰোঁ, তেওঁলোকৰ হাতত জিহুৱাই মোক সমৰ্পণ কৰিলে। মোক ৰক্ষা কৰা মোৰ আটাই বীৰকে প্ৰভুৱে তুচ্ছ কৰিলে। তেওঁ মোৰ বলৱান লোকসকলক গুৰি কৰিবলৈ মোৰ অহিতে এখন সভা আহ্বান কৰিলে। প্ৰভুৱে মোৰ জিহুদা জীয়াৰীক দাক্ষাকুণ্ডত গছকা দি গছকিলে। এইবোৰ কথাৰ কাৰণে মই কান্দিছো, মোৰ চকুৰ পৰা পানী বৈ গৈছে, কিয়নো মোৰ প্ৰাণ জোৰাব পৰা সান্তনাকাৰীজন মোৰ পৰা আঁতৰত আছে। শত্ৰু জয়ী হোৱাত মোৰ সন্তানসকল অৱহেলিত হ'ল। চিয়োনে সহায়ৰ বাবে বহলকৈ হাত মেলিছে, তাইক সান্তনা দিবলৈ কোনো নাই। জাকোবৰ চাৰিওফালে থকা লোকসকলক তাই সৎটো হ'বলৈ জিহুৱাই আজ্ঞা দিছে। তেওঁলোকৰ মাজত জেৰুচালেম অখুচী বস্তু যেন হ'ল। জিহুৱা ধাৰ্মিক, কিয়নো মই তেওঁৰ আজ্ঞাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলোঁ। সেই জাতিসমূহ শুনা, মই তোমালোকক বিনয় কৰোঁ আৰু মোৰ দুখলৈ মন কৰা। মোৰ যুৱতী আৰু বীৰসকল বন্দী অৱস্থালৈ গ'ল। মই মোৰ প্ৰেমকাৰীসকলক মাতিলোঁ, কিন্তু তেওঁলোক মোৰ প্ৰতি বিশ্বাসঘাত হ'ল। যেতিয়া নিজ প্ৰাণ ৰক্ষা কৰিবৰ বাবে তেওঁলোকে আহাৰ বিচাৰিছিল, তেতিয়া মোৰ পুৰোহিত আৰু পৰিচাৰকসমূহে নগৰত প্ৰাণ ত্যাগ কৰিলে। হে জিহুৱা, চাওক, মই সংকটত পৰিলোঁ। মোৰ হৃদয় অত্যন্ত দুখিত হৈছে। মোৰ অন্তৰত মোৰ হৃদয় বিকৃত হ'ল, কাৰণ মই অত্যন্ত বিদ্ৰোহ কৰিলোঁ। বাহিৰত আমাক তৰোৱালেৰে নিঃসন্তান কৰিছে আৰু ঘৰত যেন মৃত্যুহে উপস্থিত হৈছে। মোৰ কেকনি শুনক, মোক সান্ত্বনা দিবলৈ কোনো নাই। মোৰ আটাই শত্ৰুৱে মোৰ দুৰৱস্থাৰ বিষয়ে শুনিলে, আৰু আপুনি যে এনে অৱস্থা কৰিলে সেইকাৰণে তেওঁলোক আনন্দিত হৈছে। আপুনি যি দিনৰ বিষয়ে ঘোষণা কৰিলে সেই দিন উপস্থিত কৰক, তেতিয়া তেওঁলোকো মোৰ দৰে হ'ব। তেওঁলোকৰ সকলো দুষ্টতা আপোনাৰ আগত উপস্থিত হওক। মোৰ সকলো অপৰাধৰ কাৰণে আপুনি মোলৈ কৰা নিচিনাকৈ তেওঁলোকলৈকো কৰক, কিয়নো মোৰ দুখৰ কেকনি অনেক আৰু মোৰ অন্তৰ দুৰ্বল।